আদি পুস্তক 14 অধ্যায় ৰজাসকলৰ যুদ্ধ আৰু লুট বন্দী হোৱা। যি সময়ত চীনাৰ দেশৰ ৰজা অম্ৰাফল আছিল, তেতিয়া অৰিয়ুক আছিল ইল্লাছৰ ৰজা, এলমৰ ৰজা আছিল কদলায়ুমৰ, আৰু গুৰিয়মৰ ৰজা তিডিয়ল আছিল। সেই সময়ত এই কেইজন ৰজাই মিলি চদুমৰ বীৰা ৰজা, ঘমুৰাৰ বিচাৰ ৰজা, অদমাৰ চিনাব ৰজা, চবুমিউমৰ চিমেবৰ ৰজা আৰু বিলা অৰ্থাৎ চুৱৰ ৰজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। পাছত এই পাঁচজন ৰজা ছিডিম উপত্যকাত একত্ৰিত হ'ল। এই ঠাইখিনিক লুন সমুদ্ৰ বোলা হয়। এই ৰজাসকল 12 বছৰলৈকে ৰজা কদলায়ুমৰ অধীনত আছিল, কিন্তু 13 বছৰত তেওঁলোকে বিদ্ৰোহ কৰিলে। তাৰ পাছত 14 বছৰত ৰজা কদলায়ুমৰ আৰু তেওঁ সংগী ৰজাসকলে গৈ ৰফাৰিয়াসকলক অস্তৰোত, কৰ্ণয়মত, জজিয়াসকলক হামত, এমিয়াসকল চাবি কিৰিয়াথিমত আহি আক্ৰমণ কৰিলে, আৰু হুৰিয়াসকলক এল পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেৰিয়ত পৰাজয় কৰিলে। এল পাৰণ আৰু মৰু প্ৰান্তৰ কাষত অৱস্থিত। তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অইন মিমপাত অৰ্থাৎ কাদেশলৈ গ'ল। তেওঁলোকে অমালিকীয়াসকলৰ গোটেই দেশ জয় কৰি ল'লে আৰু হচুন তামৰত থকা ইমূৰীয়াসকলকো পৰাজয় কৰিলে। এই সকলো ঘটনাৰ পাছত চদুম ৰজা, ঘমুৰা ৰজা, অদমা ৰজা, চবুইমৰ ৰজা আৰু বিলাৰ ৰজা অৰ্থাৎ চুৱৰৰ ৰজা ওলাই গৈ যুদ্ধৰ কাৰণে যুগুত হ'ল। তেওঁলোকে এলমৰ ৰজা কদলায়ুমৰ, গুয়ুমৰ ৰজা তিডিয়েল, চীনাৰ দেশৰ ৰজা অম্ৰাফল, ইলাছৰ ৰজা অৰিয়ুকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ'ল। এই যুদ্ধ 5জন ৰজাৰ বিৰুদ্ধে 4জন ৰজাৰ মাজত হৈছিল। ছিডিম উপত্যকাত আলকতৰাৰে পূৰ্ণ বহুতো গাঁত আছিল। যেতিয়া চদুম আৰু ঘমুৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাঁতত পৰিল। আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ'ল। শত্ৰুপক্ষই চদুম আৰু ঘমুৰাৰ সকলো ধন সম্পত্তি আৰু বয় বস্তু লুট কৰি লৈ গুচি গ'ল। তেওঁলোকে যাওঁতে সকলো সম্পদেৰে সৈতে চদুমত বাস কৰা অব্ৰাহামৰ ভতিজা পুতেক লুটকো বন্দী কৰি লৈ গ'ল। লুটৰ উদ্ধাৰ। তেতিয়া পলাই আহি ৰক্ষা পোৱা এজন পলাতকে ইব্ৰিয়া অব্ৰাহামক সেই খবৰ দিলে। সেই সময়ত অব্ৰাম ইকুল আৰু আনেৰৰ ভায়েক ইমূৰীয়াৰ মম্মীৰ উক গছবোৰৰ ওচৰত বাস কৰিছিল, আৰু তেওঁলোক অব্ৰামৰ মিত্ৰ আছিল। অব্ৰামে যেতিয়া শুনিলে যে তেওঁৰ আত্মীয়ক বন্দী কৰি লৈ গৈছে, তেতিয়া তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত তেওঁৰ গৃহতেই জন্ম হোৱা 318জন দাসক লৈ শত্ৰুবোৰৰ পাছে পাছে দানলৈকে খেদি গ'ল। পাছৰ ৰাতি তেওঁ নিজৰ লোকসকলক কিছুমান দলত বিভক্ত কৰি শত্ৰুবোৰক আঘাত কৰিলে আৰু ধৰ্মচক্ৰৰ উত্তৰে অৱস্থিত হোৱা পৰ্যন্ত তেওঁলোকক খেদি পঠিয়ালে। তেওঁ সকলোবোৰ সম্পত্তি ঘূৰাই আনিলে। তেওঁ ভতিজা পুতেক লুটক তেওঁৰ বয় বস্তুৰে সৈতে উদ্ধাৰ কৰিলে আৰু পুৰুষ মহিলা সকলোকে উভতাই আনিলে। অব্ৰামৰ সৈতে মল্কিছেদকৰ সাক্ষাৎ হোৱা। কদলায়ুমৰ আৰু তেওঁ সংগী ৰজাসকলক অব্ৰাহামে যেতিয়া হৰুৱাই উভতি আহিছিল, তেতিয়া চদুমৰ ৰজাই তেওঁৰ লগত সাক্ষাৎ হ'বলৈ চাবি উপত্যকালৈ অৰ্থাৎ ৰজাৰ উপত্যকালৈ ওলাই গ'ল। ছালেমৰ ৰজা মল্কিছেদকে পিঠা আৰু দাক্ষাৰস আনিলে। মল্কিছেদক সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। তেওঁ অব্ৰাহামক আশীৰ্বাদ কৰি ক'লে, স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা সৰ্বোপৰি ঈশ্বৰৰ দ্বাৰাই অব্ৰাহাম আশীৰ্বাদপ্ৰাপ্ত হওক। যিজনে আপোনাৰ শত্ৰুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্বোপৰি ঈশ্বৰ ধন্য হওক। তেতিয়া অব্ৰাহামে সকলো বস্তুৰে 10ভাগৰ 1ভাগ তেওঁক দিলে। পাছত চদুম ৰজাই অব্ৰাহামক ক'লে, আপুনি ধন সম্পদবোৰ ৰাখি লোকসকলক মোক দিয়ক। অব্ৰাহামে চদুমৰ ৰজাক ক'লে, মই স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা সৰ্বোপৰি ঈশ্বৰ যীহোৱাৰ নামেৰে হাত দাঙি শপত খাই কৈছো যে আপোনাৰ একো বস্তুৰে এনেকি এগচি সূতাকি জোতাৰ ভিতাও নলওঁ, যাতে আপুনি কেতিয়াও ক'ব নোৱাৰে মইহে আব্ৰাহামক ধনবান কৰিলোঁ বুলি। কেৱল মোৰ যুৱকসকলে ইতিমধ্যে যি খালে তাৰ বাহিৰে মই ইয়াৰ পৰা একো নিনিও, কিন্তু আনেৰ স্কুল আৰু মৰ্মী মোৰ লগত গৈছিল, তেওঁলোকক নিজৰ ভাগ ল'ব দিয়ক।